Ea, Ακαχπανή. বাতৰি কৈছো মঞ্জিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সুদীৰ্ঘ নমাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰেলৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিৱেশিকভাৱে বহনক্ষম পৰিবহণ ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পাৱেলক সাক্ষাৎ কৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত 30 দিনৰ যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে। আৰু কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰ হেম্পটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন 64-64 পইণ্টত ড্ৰ হয়। সুদীৰ্ঘ নমাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেছ এক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা 3:27 গাল্ফ অৱ মেক্সিকোত অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকাশচাৰী দুগৰাকীয়ে স্পেছ এক্সৰ ক্ৰু 9ৰ সৈতে আন দুগৰাকী মহাকাশচাৰী নাছাৰ নিক হেক আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভৰ সৈতে নিজৰ যাত্ৰা সমাপ্ত কৰে। উল্লেখযোগ্য যে বোয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজুতিৰ বাবে বিগত বৰ্ষৰ জুনৰ পৰাই মহাকাশচাৰী দুগৰাকী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছিল। দুয়োগৰাকী মহাকাশচাৰীয়ে নিৰ্ধাৰিত সময়ৰ তুলনাত 278 দিন বেছিকৈ অৰ্থাৎ 286 দিন মহাকাশত থাকে। ইয়াৰ পৰিৱৰ্তে যোৱা দেওবাৰে ক্ৰু 10ৰ 4জন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দায়িত্ব গ্ৰহণ কৰে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰেলৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিৱেশিকভাৱে বহনক্ষম পৰিবহণ ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে ভাৰতীয় ৰেলৱেৰ অৰ্থনৈতিক স্থিতি যথেষ্ট ভাল আৰু চৰকাৰে ইয়াক অধিক উন্নত কৰাৰ বাবে কাম কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি লোকসভাত ৰেল মন্ত্ৰালয়ৰ কাম কাজ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতীয় ৰেলৱে বিগত 10 বছৰত 5 লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে আৰু 1 লাখৰো অধিক চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। তেওঁ কয় যে 2020 চনৰে পৰা যাত্ৰী ভাড়া বৃদ্ধি কৰা হোৱা নাই আৰু এই ভাড়া অন্য দেশৰ তুলনাত কম। চৰকাৰে দেশৰ ৰেল দুৰ্ঘটনা কম কৰাত গুৰুত্ব আৰোপ কৰা বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। তেওঁ কয় যে ভালেমান কাৰিকৰী পৰিৱৰ্তন কৰা হৈছে আৰু ভাৰতীয় ৰেলৱে দীঘল ৰেলগাড়ী, বৈদ্যুতিক ইণ্টাৰলকিং আৰু কুঁৱলী নিৰাপত্তা আহিলাৰ লেখীয়া বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ইয়াৰ সেৱা উন্নত কৰাৰ বাবে অহৰহ কাম কৰি আছে। ভাৰত ৰেলগাড়ীৰ বৃহৎ ৰপ্তানিকাৰী বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে অষ্ট্ৰেলিয়ালৈ মেট্ ৰেলগাড়ী আৰু ব্ৰিটেইন, ছৌদি আৰব আৰু ফ্ৰান্সলৈ ৰেলগাড়ীৰ ডবা ৰপ্তানি কৰি আহিছে। তেওঁ লগতে ভাৰতে মেক্সিকো, স্পেইন, জাৰ্মানী আৰু ইটালীলৈ ৰেলগাড়ীৰ আহিলাপাতি ৰপ্তানি কৰা বুলি জানিবলৈ দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত যৌথভাৱে যিমান ৰেলৰ ইঞ্জিন উৎপাদন হয় ভাৰতত তাতকৈ অধিক উৎপাদন হয় বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। ভাৰতীয় ৰেলৱে অহৰহভাৱে আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশত 34,000 কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰা হৈছে আৰু এই দৈৰ্ঘ্য জাৰ্মানীৰ সমগ্ৰ ৰেল নেটৱৰ্কৰ দৈৰ্ঘ্যতকৈ অধিক। তেওঁ কয় যে 50,000 কিলোমিটাৰ পুৰণি ৰেলপথৰ ঠাইত নতুন ৰেলপথ স্থাপন কৰা হৈছে আৰু ইয়াৰ ফলত নিৰাপত্তা বৃদ্ধি পাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পাৱেলক সাক্ষাৎ কৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে। নতুন দিল্লীত যোৱা সোমবাৰৰ পৰা অনুষ্ঠিত ৰাইচিনা ডায়লগ শীৰ্ষক ভূ ৰাজনৈতিক আৰু ভূ অৰ্থনৈতিক সন্মিলনৰ আপাহতে ডঃ জয়শংকৰে নেপাল, থাইলেণ্ড, লাটভিয়া, লাক্সেমবাৰ্গ আৰু মালদ্বীপকে ধৰি ভালেমান দেশৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ডঃ জয়শংকৰে লগতে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সঞ্চালক প্ৰধান ৰাফেল মাৰিয়ান গ্ৰছিৰ সৈতেও মত বিনিময় কৰে। সামাজিক মাধ্যমত এলানি পোষ্ট যোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে তেওঁৰ বৈঠকৰ বিষয়ে প্ৰকাশ কৰিছে। নেপালৰ বিদেশ মন্ত্ৰী ডঃ আৰজু ৰাণা দেউবা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আয়োজন কৰা 10ম ৰাইচিনা ডায়লগ শীৰ্ষ সন্মিলনৰ সুযোগতেই মন্ত্ৰী দুগৰাকী আলোচনাত মিলিত হয়। নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ডঃ জয়শংকৰৰ সৈতে এই বৈঠক অতি ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে ভাৰত আৰু নেপালৰ মাজৰ বাণিজ্যিক সহযোগিতা, জলসম্পদ উন্নয়ন বিষয়ত লাভ কৰা অগ্ৰগতিকে ধৰি পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্প আর রাশিয়ার রাষ্ট্রপতি ভ্লাদিমির পুতিনের মাজত প্রায় দেড় ঘণ্টা জোড়া আলোচনার অন্তত কালি নেতা দুগৰাকীয়ে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত 30 দিনের যুদ্ধবিরতির সন্মতি প্রকাশ করে। অবশ্যই ইউক্রেইনে এতিয়ালৈকে সীমিত শক্তি যুদ্ধবিরতি প্রস্তাবত কোনো ধরনের সহমত অথবা প্রতিক্রিয়া প্রকাশ করা নাই। রাশিয়ার রাষ্ট্রপতি কার্যালয় ক্রেমলিনের এটা বিবৃতিত প্রকাশ করা মতে রাষ্ট্রপতি পুতিন সম্পূর্ণ যুদ্ধবিরতির সাজু আছে। শ্রীট্রাম্পর সঙ্গে হওয়া আলোচনাত এই সন্দর্ভত ভালেমান গুরুত্বপূর্ণ দিক উত্থাপন করা হয় বলে ক্রেমলিনের সূত্রত প্রকাশ। আনহাতে মধ্যপ্রাচ্যত অতি সোনকালে ইউক্রেইন শান্তি বিষয়ত নতুনক আলোচনা আরম্ভ হব বলে হোয়াইট হাউসের সূত্রে প্রকাশ করেছে। বিগত সপ্তাহত সৌদি আরবত আমেরিকার প্রদেশ সচিব মার্কো রুবিওর নেতৃত্বত ইউক্রেইনের বিষয়ববীয়াসকলে আমেরিকার প্রস্তাবক লৈ সন্মতি প্রকাশ করার ফলশ্রুতিত কালি শ্রীপুতিন আর শ্রীট্রাম্পর মাজত মত বিনিময় হয়। মধ্যপ্রদেশের শিবপুরি জেলার মাতাটিলা ধামত কালি সন্ধ্যা মন্দির দর্শনের যাওয়া যাত্রীভর্তি এখন নাও দুর্ঘটনাত পতিত হয়। নাওখনত থকা 15 জন লোক উদ্ধার করা হয় যদিও এতিয়াও 7 জন লোক সন্ধানহীন হয়ে আছে। রাজ্যিক দুর্যোগ সঁহারি বাহিনীয়ে নির্দিষ্ট লোককেইজনের সন্ধানত অভিযান অব্যাহত রাখিছে। এই দুর্ঘটনার খবর পাওয়ার লগে আরক্ষী অধীক্ষক আর জেলা সংগ্রাহকে জেলা প্রশাসনের অন্যান্য বিষয়াসকলের সঙ্গে সেই স্থানত উপস্থিত হয়। মধ্যপ্রদেশের মুখ্যমন্ত্রী ডক্টর মোহন যাদবে এই দুর্ঘটনাত শোক প্রকাশ করেছে। কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰ হেম্পটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন 64-64 পইণ্টত ড্ৰ হয়। খেলখনত ভাৰতে প্ৰথম কেইমিনিটমানৰ ভিতৰতে 7-4 পইণ্টত অগ্ৰগতি লাভ কৰি শক্তিশালী প্ৰদৰ্শন কৰিছিল যদিও পৰৱৰ্তী ৰাউণ্ডত স্কটলেণ্ডেও সমান স্কোৰ কৰিবলৈ সক্ষম হয় আৰু 64-64 পইণ্টত ৰোমাঞ্চকৰভাৱে খেলখন ড্ৰ হয়। ইয়াৰ পিছত ভাৰতীয় দলটোৱে চীনৰ বিৰুদ্ধে খেলিব আৰু স্কটলেণ্ডে 19 মাৰ্চত ইটালীৰ মুখামুখি হ'ব। একেদৰে মহিলা শাখাত ভাৰতীয় দলটোৱে গ্ৰুপ ডিৰ এখন খেলত ৱেলছক 89-18 পইণ্টত পরাস্ত করে অভিযান আরম্ভ করেছে। প্রতিযোগিতাত মহিলা শাখার গ্রুপ বির আন এখন খেলত ইংলেণ্ডে হাঙ্গেরীক 85-15 পইণ্টত পরাস্ত করে। উল্লেখযোগ্য যে কাবাডী বিশ্বকাপত পুরুষ আর মহিলা দুইটা শাখাতে ভারতে ডিফেন্ডিং চ্যাম্পিয়ন হিসাবে প্রবেশ করেছে। নতুন দিল্লীত কালি যুব পরিক্রমা আর ক্রীড়ামন্ত্রী ডক্টর মনসুফ মান্ডবিয়ার উপস্থিতিত খেলো ইন্ডিয়া পেরা গেমস 2025ৰ বাবে গীত শুভঙ্কর আর লোগো উন্মোচন করা হয়। অহা 20 মাৰ্চৰ পৰা 27 মাৰ্চলৈ রাজধানী নতুন দিল্লীত পেরা গেমস অনুষ্ঠিত হব। কালির অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে খেলো ইন্ডিয়াৰ পদক্ষেপে খেলুৱৈসকলক এখন উল্লেখযোগ্য মঞ্চ প্ৰদান কৰিছে আৰু ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলে দেশৰ বাবে সুনাম কঢ়িয়াবলৈ সমৰ্থ হৈছে। তেওঁ লগতে পেৰা ইণ্ডিয়া গেমছৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে খেলো ইণ্ডিয়া পেৰা গেমছত এইবাৰ 1300ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰিব। কালি উন্মোচন কৰা খেলো ইণ্ডিয়া পেৰা গেমছৰ শুভংকৰ উজ্জ্বলায় ৰাজধানী চহৰখনৰ গৌৰৱ আৰু যুঁজাৰু মনোভাৱক প্ৰতিফলিত কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত পেৰা আৰ্চাৰী, পেৰা এথলেটিক্স, পেৰা বেডমিণ্টন, পেৰা পাৱাৰ লিফটিং, পেৰা শ্বুটিং আৰু পেৰা টেবুল টেনিছকে ধৰি 6টা শাখাত 1300গৰাকীতকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিব। ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতা কোৱালিফাইং ৰাউণ্ডৰ জৰিয়তে কালি ছুইজাৰলেণ্ডৰ বেজেলত আৰম্ভ হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে নিজৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি মূল প্ৰতিযোগিতাত স্থান লাভৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অৱশ্যে ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনকে ধৰি বিশ্বৰ অন্যতম শীৰ্ষস্থানৰ খেলুৱৈ লি জেইজিয়া, চি ইউ কি, লি চেউক ইউৱে এইবাৰ পুৰুষৰ একক প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। ভাৰতৰ কিদাম্বি শ্ৰীকান্তে কোৱালিফাইং ৰাউণ্ড সফলতাৰে অতিক্ৰম কৰিছে। শ্ৰীকান্তে প্ৰতিযোগিতাখনৰ উদ্বোধনী ৰাউণ্ডত ঘৰুৱা খেলুৱৈ এইচ এছ প্ৰণয়ৰ বিৰুদ্ধে খেলিব। আনহাতে মহিলাৰ একক শাখাত ভাৰতীয় ছাটলাৰ পি ভি সিন্ধুৱে ডেনমাৰ্কৰ জুলি জেকবছেনৰ বিৰুদ্ধে খেলিব। ভাৰতৰ 2 নম্বৰ স্থানৰ মহিলা ছাটলাৰ মালবিকা বানসোদে প্ৰথম ৰাউণ্ডৰ খেলত কানাডাৰ মিচেল লিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। সুদীৰ্ঘ 9 মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাটছ উইলমৰ আজি প্ৰতি নিশা পৃথিৱীলৈ ঘূৰি আহে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰেলৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিৱেশিকভাৱে বহনক্ষম পৰিবহণ ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জনাথন পাৱেলক সাক্ষাৎ কৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে। মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনে সকলো শক্তি আন্তঃগাঁথনি খণ্ডত 30 দিনৰ যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে। আৰু কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰ হেম্পটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন 64-64 পইণ্টত ড্ৰ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।